এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত কৰিবলৈ মাজত মাথো চাৰিটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য বিৰোধী ঐক্য মঞ্চৰ হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আজি কেইবা ঠাইতো প্ৰচাৰ অভিযান চিৰাং জিলাৰ দুটা সমষ্টিত আজি আৰু কাইলৈ ডাকযোগে ভোটদান ভাৰতত ৰন্ধন গেছৰ যোগান সম্প্ৰতি সুস্থিৰ হৈ আছে বুলি ভাৰতীয় তেল নিগমৰ দাবী আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ 5 উইকেটত জয়লাভ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত কৰিবলৈ মাজত মাথো চাৰিটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে শাসক আৰু বিৰোধী দলৰ প্ৰাৰ্থীসকলে জনসভা ৰোড শ্বৰ জৰিয়তে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে তাৰকা প্ৰচাৰকসকলেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ আৰু কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কালি কমলপুৰ মঙলদৈ আৰু নিউ গুৱাহাটী সমষ্টিত প্ৰচাৰ চলায় কালিৰ নিৰ্বাচনী প্ৰচাৰ সভাতে নীতিন নবীনে অসমত তৃতীয়বাৰৰ বাবে বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি আশা ব্যক্ত কৰে
चुनाव में जो लोगों की उपस्थिति हो रही है और चुनाव के पूर्व जब मैं आया था उस समय जिस प्रकार से यहां वातावरण देखने को मिला मैं मानता हूं कि असम की जनता ने पहले ही तय कर दिया है कि इस बार 9 अप्रैल को कमल का फूल खिलाएंगे और फिर से नरेंद्र मोदी और हेमंत बिश्व शर्मा के नेतृत्व वाली सरकार बनाएंगे मित्रों जीत की हैट्रिक तो जरूर लगने वाली है तीसरी बार लगातार हम लोग चुनाव जीतने वाले हैं ना तो जीत की जो हैट्रिक लगेगी वो केवल हैट्रिक नहीं है पिछले 6 चुनाव से लगातार असम की जनता भारतीय जनता पार्टी को प्रचंड जीत दे रही है चाहे वो लोकसभा चुनाव हो चाहे विधानसभा चुनाव हो और जीत का इस बार छक्का लगने वाला है
আজি 5টাকৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰসূচী অনুসৰি 11 বজাত মাহমৰা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব মাহমৰা সভাখনৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ক্ৰমাগতভাৱে সোণাৰী নাজিৰা আৰু মৰিয়নী সমষ্টিৰ 3খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব সন্ধ্যা বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে যোৰহাটৰ ৰাজপথত ৰোড শ্বত ভাগ ল'ব ডঃ শৰ্মাই কালি বৰাক উপত্যকাত কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ এইবাৰৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে আশানুৰূপ ফলাফল লাভ কৰিব বুলি আস্থা ব্যক্ত কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱেও ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ প্ৰাৰ্থীৰ হৈ ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই আহিছে অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নাওবৈচাৰ ৰঙানদী আৰু লখিমপুৰ সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ 3খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই আজি ৰাজ্যৰ 2টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব দিনৰ ভাগত গোৱালপাৰা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে সন্ধিয়া দিছপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দিনৰ ভাগত দুলীয়াজান বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সন্ধিয়া গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিত অংশগ্ৰহণ কৰিব মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টিয়ে সমষ্টিয়ে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও আজি 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব পুৱাৰ ভাগত পৰ্বতযোৰাত দুপৰীয়াৰ ভাগত গৌৰীপুৰ আৰু বিলাচীপাৰাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব একেদৰে বিয়লিৰ ভাগত নলবাৰীত গৌৰৱ গগৈয়ে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কালি সন্ধিয়াৰ ভাগত গুৱাহাটীত ৰাজগড়ৰ পৰা ভঙাগড় গণেশগুৰি হৈ ৰোড শ্বত অংশগ্ৰহণ কৰে নিৰ্বাচনী প্ৰচাৰ সভাতে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কংগ্ৰেছ দল শাসনলৈ আহিলে ভূমিহীন লোকক মাটিৰ পট্টা দিয়াৰ লগতে কেইবাটাও নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে
আজি আমাৰ প্ৰতিশ্ৰুতি ভিতৰত আৰু এটা ডাঙৰ আমি সংকল্প লৈছো যে অসমৰ মানুহৰ ওচৰত ম্যাদী পট্টা নাই ভোটৰ ওচৰত একচনীয়া পট্টা আছে ভোটৰ ওচৰত পট্টাই নাই আৰু সেইকাৰণে আমাৰ শ্ৰেষ্ঠ হ'ব আজি তাৰিখত চাকৰি প্ৰয়োজন কিন্তু চাকৰিৰ লগত আমাৰ ভূমি পট্টা লাগিব আৰু সেইকাৰণে আমি এটা বহল সংকল্প লৈছো कि परवर्ती दिनत कांग्रेस नेतृत्व सरकार आहिले 10 लाख मानुहक जनपर एक्सनिया पट्टा आमी मियादी पट्टा करि 10 लाख मानुहर एक्सनिया पट्टा आमी भूमि पट्टा मियादी पट्टा करि एया हल पाठर्क हिमंत बिश्वमा डांगर निज परियाल नामत नाम जारी करे आमी जनसाधारण नामत आपनक भूमि पट्टा दि
ইপিনে সৰুপথাৰত বিৰোধী মিত্ৰজোঁটৰ হৈ কালি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনত চিৰাং জিলাৰ 2টা সমষ্টিৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী, পলিং বিষয়া আৰু আৰক্ষীৰ পষ্টেল ভোটদানৰ ক্ষেত্ৰত জিলা নিৰ্বাচনী বিভাগে পূৰ্বৰ নিৰ্দেশনাৰ আংশিক সংশোধনী ঘটাই নতুন নিৰ্দেশনা জাৰি কৰিছে। ডাক ভোট প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলো বিষয়া, কৰ্মচাৰী আৰু ভোটগ্ৰহণ কৰ্মীক সংশোধিত ব্যৱস্থা অনুসৰি ভোটদানৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। সেই অনুসৰি আৰক্ষীৰ বাবে ছিদলি, চিৰাং আৰু বিজনী বিধানসভা সমষ্টিৰ ভোটাৰৰ বাবে আজি আৰু কাইলৈ পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ পুলিচ ৰিজাৰ্ভত ডাক ভোট লোৱা হ'ব। আন সমষ্টিৰ ভোটাৰৰ বাবে এই দুদিনতে পুৱা 9 বজাৰ পৰা আবেলি 5 বজালৈ পুলিচ ৰিজাৰ্ভতে ডাক ভোট লোৱা হ'ব। একেদৰে ছিদলি, চিৰাং বিধানসভা সমষ্টিৰ নিৰ্বাচনী কৰ্তব্যত জড়িত বিষয়াসকলে কাইলৈ আৰু পৰহিলৈ ইউএন ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পুৱা 10 বজাৰ পৰা ভোটদান কৰিব পাৰিব। বিজনী বিধানসভা সমষ্টিৰ নিৰ্বাচনী কৰ্তব্যত জড়িত বিষয়াসকলে কাইলৈ আৰু পৰহিলৈ বিজনী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পুৱা 10 বজাৰ পৰা ভোটদান কৰিব পাৰিব। সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ কৰি অহা সমষ্টি অৱলোকনত আজি শুনক কামৰূপ জিলাৰ সমষ্টিসমূহত নিৰ্বাচনী অৱলোকন।
কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিত হাজু, শুৱালকুছি, বকু, ছয়গাঁও, পলাশবাৰী, ৰঙিয়া, কমলপুৰ আৰু চমৰীয়া বিধানসভা সমষ্টিত মুঠ 31 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। চমৰীয়া সমষ্টিত AIUDFৰ ইমদাদ হুছেইন, অসম গণ পৰিষদৰ মহম্মদ নুৰুল ইছলাম, কংগ্ৰেছৰ ৰকিবুদ্দিন আহমেদ, SUCICৰ দেলোৱাৰ হুছেইন আৰু নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম আৰু মহম্মদ সুমীৰ লস্কৰে প্ৰাৰ্থিত্ব আগবঢ়াইছে। সমষ্টিটোত এইবাৰ 2,47,640 গৰাকী ভোটদাতা আছে। ইয়াৰে 1,26,539 গৰাকী পুৰুষ আৰু 1,21,96 গৰাকী মহিলা ভোটদাতা। সমষ্টিটোত অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পলাশবাৰী বিধানসভা সমষ্টিত 7 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীকেইগৰাকী হৈছে আম আদমী পাৰ্টীৰ এলভিন বৰুৱা, বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্য, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামী, তৃণমূল কংগ্ৰেছৰ বিকাশ নাথ আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত মহন্ত আৰু যতীন মালী। পলাশবাৰী সমষ্টিত এইবাৰ 2,17,258 গৰাকী ভোটদাতা আছে। ইয়াৰে 1,05,907 গৰাকী পুৰুষ আৰু 1,11,351 গৰাকী মহিলা। একেদৰে ৰঙিয়া বিধানসভা সমষ্টিৰ 2গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁলোক হৈছে বিজেপিৰ ভৱেশ কলিতা আৰু কংগ্ৰেছৰ প্ৰাণজিৎ চৌধুৰী। সমষ্টিটোত এইবাৰ 2,10,572 গৰাকী ভোটদাতা আছে। ইয়াৰে 1,07,339 গৰাকী পুৰুষ আৰু 1,03,232 গৰাকী মহিলা ভোটদাতা। কমলপুৰ বিধানসভা সমষ্টিত 5গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ দিগন্ত কলিতা, কংগ্ৰেছৰ সত্যব্ৰত কলিতা, SUCI কমিউনিষ্ট পাৰ্টীৰ শিশিৰ কুমাৰ কাকতি আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অংকুৰ দাস আৰু নৱকুমাৰ নাথে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কমলপুৰ সমষ্টিত এইবাৰ 1,86,387 গৰাকী ভোটদাতা আছে। ইয়াৰে 93,084 গৰাকী পুৰুষ আৰু 92,302 গৰাকী মহিলা। এইবাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। কামৰূপৰ পৰা আকাশবাণীৰ সংবাদদাতা কৌশিক দাসৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিৰ ফলস্বৰূপে বিশ্বৰ শক্তিখণ্ডত ব্যাপক প্ৰভাৱ পৰাৰ সময়তে ভাৰতত ৰন্ধন গেছৰ যোগান সম্প্ৰতি সুস্থিৰ হৈ আছে বুলি ভাৰতীয় তেল নিগমে দাবী কৰিছে। নিগমৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ে কালি এটা বিবৃতিযোগে কয় যে ভাৰতীয় তেল নিগমে ঘৰুৱা ৰন্ধন গেছক অগ্ৰাধিকাৰ দি যোগান অব্যাহত ৰাখিছে। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ বাবে কিছুদিন পূৰ্বে ৰন্ধন গেছৰ যোগানৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হৈছিল যদিও বৰ্তমান ইয়াৰ যোগান নিয়মীয়াভাৱে হৈ আছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। অসমলৈ প্ৰতিদিনে প্ৰায় 1,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰা হৈছে বুলি উল্লেখ কৰি বুকিঙৰ ক্ষেত্ৰত গ্ৰাহকসকলক SMS আৰু IVRSৰ দৰে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। ইপিনে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৰন্ধন গেছ আৰু অন্য পেট্ৰলজাত সামগ্ৰীৰ অবৈধ মজুতকৰণ আৰু কলা বজাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব ডঃ নীৰজ মিট্টালে এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰা পত্ৰৰ জৰিয়তে কয় যে ঠাই বিশেষে উৰা বাতৰি তথা ভুৱা তথ্যৰ প্ৰচাৰ কৰা হৈছে আৰু ইয়াৰ ফলত জনসাধাৰণে অনাহকত ভীতিগ্ৰস্ত হৈ যধে মধে ৰন্ধন গেছ ক্ৰয় কৰিছে। ৰাজ্যসমূহক অবৈধ মজুতকৰণ, গেছ যোগানত খেলি মেলি আৰু আতংক সৃষ্টি কৰিব পৰা তথ্যৰ প্ৰচাৰ কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে। মন্ত্ৰালয়ে লগতে সকলো শোধনাগাৰে সৰ্বোচ্চ উৎপাদন ক্ষমতাৰে কাম কৰি আছে আৰু দেশত খাৰুৱা তেল, পেট্ৰল আৰু ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰকাশ কৰে।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ 40 লাখ মহিলাক দ্বিতীয় কিস্তি হিচাপে প্ৰদান কৰা হ'ব 25,000 কোটি টকা। নাৰীক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে চৰকাৰৰ সাহসী আৰু দূৰদৰ্শী পদক্ষেপ, ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক। বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। চাহ বাগিচাৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ভূমিপট্টা। পৰ্যায়ক্ৰমে 500 টকালৈ বৃদ্ধি কৰা হ'ব চাহ শ্ৰমিকৰ মজুৰি। ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক 5 উইকেটত পৰাস্ত কৰে। পাঞ্জাবে 210 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 4টা বলত 5 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্ৰতিযোগিতাত এতিয়ালৈকে নিজৰ 2খন খেলতে চেন্নাই পৰাজিত হৈছে। পাঞ্জাবৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে সৰ্বাধিক 50 ৰাণ কৰে। দলৰ হৈ 39 ৰাণৰ বৰঙণি আগবঢ়োৱা প্ৰিয়াংশ আয়াৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 209 ৰাণ সংগ্ৰহ কৰে। আয়ুষ মাহাত্ৰে সৰ্বাধিক 73 ৰাণ কৰে। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:30 বজাত আৰম্ভ হ'ব। ইপিনে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
নিৰ্বাচনলৈ মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযানৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। উজনি অসমৰ দৰে নামনি অসমৰ BTCৰ অন্তৰ্গত 15টা বিধানসভা সমষ্টিক লৈ শাসনাধিষ্ঠিত বিজেপিৰ ৰাজনৈতিক সমীকৰণত সম্প্ৰতি আউল লগা পৰিলক্ষিত হৈছে বুলি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে দুধনৈ আৰু পলাশবাৰীত নিৰ্বাচনী সভাত অংশ লৈ বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে এইবাৰ বিজেপিৰ মিত্ৰজোঁটে 90খনৰো অধিক আসন পাব বুলি মন্তব্য কৰাৰ এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰচাৰ অভিযানত শ্ৰীশ্বাহে ৰাজ্যত পুনৰবাৰ বিজেপি চৰকাৰ হলে বহুবিবাহ ৰোধ, বাংলাদেশী মুক্ত অসম আদিকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ আন এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিৰ স্থান দিছে। একেটা বাতৰিকে অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৰাকত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযানৰ বাতৰিটো আমাৰ অসম কাকতে আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰচাৰ অভিযানৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ সমষ্টি অনুসৰি প্ৰাৰ্থী তালিকা বিশ্লেষণৰ পাছত ৰাজ্যৰ 83টা বিধানসভা সমষ্টিত এগৰাকীও মুছলমান প্ৰাৰ্থী নথকাৰ বাতৰিটোক দৈনিক অসম কাকতে মুখ্য বাতৰিৰ স্থান দিছে। দেৰগাঁও, সৰুপথাৰ আৰু নলবাৰীৰ বৰক্ষেত্ৰী জনসাধাৰণক সাক্ষী কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰচাৰ অভিযানত নিচামুক্ত অসম গঢ়াৰ সংকল্প লোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতি অপৰিৱৰ্তিত, মধ্যপ্ৰাচ্যৰ কেইবা ঠাইকো লক্ষ্য কৰি ইৰাণৰ আক্ৰমণ, প্ৰত্যুত্তৰত আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্ৰমণৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিবলৈ মাজত মাথো 4টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত। চিৰাং জিলাৰ 2টা সমষ্টিত আজি আৰু কাইলৈ ডাকযোগে ভোটদান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ 5 উইকেটত জয়লাভ।